এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, নাৰী শিক্ষাৰ ক্ষেত্ৰত যুগান্তকাৰী পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অধীনত আজি ছাত্ৰীসকলৰ মাজত চেক বিতৰণ, জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত ন্যায়িক আয়োগৰ তদন্ত, অহা 3 নৱেম্বৰৰ পৰা ঘটনা সন্দৰ্ভত যিকোনো তথ্য সম্বলিত শপতনামা দাখিলৰ ব্যৱস্থা, ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ছট পূজা পালন, ৰাজ্যপালৰ শুভেচ্ছা, প্ৰায় 3 দশকৰ পাছত আগৰতলা আৰু শিলচৰৰ মাজত কাইলৈ পুনৰ বিমান সেৱা আৰম্ভ, আৰু মণিপুৰত নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনৰ 6 জন সদস্যক আটক। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। নাৰী শিক্ষাৰ ক্ষেত্ৰত যুগান্তকাৰী পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অধীনত আজি ছাত্ৰীসকলৰ মাজত চেক বিতৰণ কৰা হ'ব। উচ্চ শিক্ষা আহৰণৰ দিশত ৰাজ্যৰ 10 লাখ কন্যা শিক্ষাৰ্থীৰ সুবিধাৰ্থে ৰাজ্য চৰকাৰে এই অভিলাষী পদক্ষেপ গ্ৰহণ কৰিছে। এই আঁচনিখনৰ জৰিয়তে মহাবিদ্যালয়ত ছাত্ৰীৰ নামভৰ্তিৰ সংখ্যা বৃদ্ধি, বাল্যবিবাহ তথা কৈশোৰকালৰ মাতৃত্ব প্ৰতিৰোধ, প্ৰতিগৰাকী কন্যা শিশুৰ শিক্ষা, স্বাস্থ্য আৰু সুৰক্ষা সুনিশ্চিত কৰা হৈছে। 2024-25 বৰ্ষত এই আঁচনিৰ অধীনত 1,60,000 ছাত্ৰীলৈ 133 কোটি টকা মোকলাই দিয়াৰ বিপৰীতে 2025-26 বৰ্ষত 3,50,000 ছাত্ৰীক নিযুত মইনা আঁচনিৰ সুবিধা প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত এই আঁচনিৰ চেক বিতৰণৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হ'ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগু, গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি, পূব গুৱাহাটীৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যকে ধৰি আন কেইবাগৰাকী বিধায়ক উপস্থিত থাকিব। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত SIT তদন্তৰ সমান্তৰালভাৱে ন্যায়িক আয়োগেও তদন্ত আৰম্ভ কৰাৰ বাবে সাজু হৈছে। ইতিমধ্যে ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত ন্যায়িক আয়োগ গঠন কৰিছে। ৰাজ্যত প্ৰথমবাৰলৈ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ দ্বাৰা গঠিত এই আয়োগে মূলতঃ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তথ্য আৰু পৰিস্থিতি সম্পৰ্কীয় 4টা বিষয়ত তদন্তক সামৰি ল'ব। আয়োগে ছিংগাপুৰত ঘটনাৰ পূৰ্বৰ আৰু পৰৱৰ্তী সময়ছোৱাৰ সকলোবোৰ পৰিঘটনাৰ ক্ৰম নিৰ্ণয় কৰিব। তদুপৰি তদন্তত ৰৈ যোৱা সকলো ত্ৰুটি পৰীক্ষা কৰিব। ন্যায়িক আয়োগৰ আইনী সহযোগিতাৰ বাবে 4জন অধিবক্তাক নিযুক্তি দিয়াৰ উপৰি অসম প্ৰশাসনিক সেৱাৰ বিষয়া অৰূপ পাঠকক আয়োগৰ সচিব হিচাপে নিযুক্তি দিয়া হৈছে। জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত কোনো ব্যক্তিবিশেষ বা অনুষ্ঠানে অভিযোগ বা তথ্য অৱগত কৰিব বিচাৰিলে নটাৰী কৰি প্ৰত্যায়িত শপতনামা আকাৰেহে আয়োগক জবানবন্দী দাখিল কৰিব লাগিব। অহা 3ৰ পৰা 21 নৱেম্বৰলৈ গুৱাহাটীৰ চানমাৰীৰ অসম খাদী আৰু গ্ৰামোদ্যোগ পৰিষদৰ চৌহদত থকা ন্যায়াধীশ সৌমিত্ৰ শইকীয়া আয়োগৰ কাৰ্যালয়ত শপতনামা দাখিল কৰিব পাৰিব। অসম চৰকাৰৰ স্বাস্থ্য বিভাগে ৰাজ্যজুৰি আৰম্ভ কৰা শুশ্ৰূষা সেতু শীৰ্ষক স্বাস্থ্য শিবিৰ আজি ডিব্ৰুগড় জিলাৰ খোৱাং বিধানসভা সমষ্টিৰ অন্তৰ্গত কটুহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হ'ব। মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে এই শিবিৰ মুকলি কৰিব। জিলা স্বাস্থ্য বিভাগে সমষ্টিটোৰ সকলো ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী তথা অভিভাৱকক এই স্বাস্থ্য শিবিৰত অংশগ্ৰহণ কৰিবলৈ আহান জনাইছে। গোলাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত মেৰাপানী দৈয়াং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কালি বৃহৎ স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। এই শিবিৰত বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা 18 বছৰৰ তলৰ প্ৰত্যেক শিশু তথা কিশোৰ কিশোৰীৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হয়। কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ টাছাই এই শিবিৰত অংশগ্ৰহণ কৰি ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ৰাজ্যজুৰি গ্ৰহণ কৰা এই আঁচনিখনৰ কথা ৰাইজক অৱগত কৰে আৰু ইয়াৰ সুবিধা গ্ৰহণৰ বাবে আহান জনায়।
এই স্বাস্থ্যমেলা অনুষ্ঠিত হৈছে আৰু আপোনালোকে দেখিব যে গ্ৰাম্যাঞ্চলত বিভিন্ন ধৰণৰ মানুহ আক্ৰান্ত হৈছে, বিভিন্ন ৰোগত আক্ৰান্ত হৈছে, তেখেতসকলক মাতি আনি পেলাই এই চিকিৎসা বিধি কৰা হৈছে আৰু ইয়াত যিসকল চিকিৎসা কৰিব নোৱাৰে তেওঁলোকে স্ক্ৰিনিং কৰি পেলাই তেওঁলোকক বিভিন্ন মেডিকেল কলেজলৈ উন্নত চিকিৎসাৰ কাৰণে ইয়াৰ পৰা প্ৰেৰণ কৰিব। মাননীয় অজন্তা নেওগ ডাঙৰীয়ানে ৰাতিপুৱা আহি এই শিবিৰ মুকলি কৰিছে আৰু গোলাঘাটত ইতিমধ্যে গোলাঘাট জিলাত খুমটাই, সৰুপথাৰ, দেৰগাঁৱত এনে শিবিৰ অনুষ্ঠিত হৈছে, আজি মেৰাপানীত অনুষ্ঠিত হৈছে। এই অঞ্চলবিলাকত ভিতৰুৱা অঞ্চলবিলাকতো বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হোৱা মানুহ আছে আৰু আপোনালোকে জানে আৰু আপোনালোকে দেখিছে যে মানুহে বেমাৰ হোৱালে বাট চাই থাকে, বেছি হোৱালে বাট চাই থাকে, সিমান দিনলৈকে ৰোৱাৰ কাৰণে বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হৈছে। আমি এইবিলাক ব্যৱস্থাৰ পৰা নাইকিয়া কৰিব খুজিছোঁ। এটা সুস্থ সমাজ আমাক দৰকাৰ আছে আৰু তাৰ কাৰণে ছাত্ৰ ছাত্ৰী 18 বছৰ, বিশেষকৈ 18 বছৰ তলৰ ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতী বা মানুহক তাৰ ব্যৱস্থা কৰা আছে, তাৰ ওপৰৰ মানুহখিনিকো ইয়াত ট্ৰিটমেণ্টৰ ব্যৱস্থা আছে। এই বৃহৎ স্বাস্থ্যমেলাই স্বাস্থ্যখণ্ডত এক যুগান্তকাৰী পৰিৱৰ্তন আনিব বুলি আমি আশা কৰিছোঁ।
শোণিতপুৰ জিলাৰ নদুৱাৰ সমষ্টিৰ জামুগুৰিহাটৰ পকামুৰা পথাৰত অনুষ্ঠিত স্বাস্থ্যমেলাত কালি 50 গৰাকী বিশেষজ্ঞ চিকিৎসকে 18 বছৰ তলৰ ল'ৰা ছোৱালীৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে বিনামূলীয়াকৈ ঔষধ প্ৰদান কৰে। সমষ্টিটোৰ 10,000ৰো অধিক লোকে এই মেলাত স্বাস্থ্য পৰীক্ষা কৰে। স্বাস্থ্য পৰীক্ষা কৰি জটিল ৰোগত আক্ৰান্ত বুলি নিশ্চিত হোৱাসকলক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ছট পূজা পালন কৰা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ছট পূজা উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এই পূজাই বিশ্বাস, পবিত্ৰতা, নিষ্ঠা আৰু গভীৰ সাংস্কৃতিক ঐতিহ্যৰ লগতে আধ্যামিক প্ৰমূল্যক প্ৰতিফলিত কৰে বুলি ৰাজ্যপালগৰাকীয়ে মত প্ৰকাশ কৰিছে। বিশ্বনাথ জিলাৰ বিহালী, গহপুৰ আদি অঞ্চলত ছট পূজা পালন কৰা হৈছে। শিলচৰত এই উৎসৱ উপলক্ষে বৰাক নদীৰ অন্নপূৰ্ণাঘাট, ৰংপুৰঘাট, বৰমবাবা, NIT শিলচৰৰ জলাশয়ৰ বিভিন্ন ঘাট সজাই তোলা হৈছে। কাছাৰ জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই সকলো ভক্ত আৰু জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। হোজাই জিলাৰ লংকা লংকেশ্বৰী ছটঘাটত পূজা সমিতিয়ে দুদিনীয়া কাৰ্যসূচীৰে ছট পূজাৰ আয়োজন কৰিছে। পশ্চিম কাৰ্বি আংলং জিলাতো দুদিনীয়া কাৰ্যসূচীৰে ছট পূজা পালন কৰা হৈছে। জিলাখনৰ খেৰণী, বৈঠালাংচু আৰু হামৰিণত বাস কৰা ভোজপুৰী সম্প্ৰদায়ৰ লোকসকলৰ লগতে বঙালী সম্প্ৰদায়ৰ লোকসকলেও এই পূজাত অংশগ্ৰহণ কৰা বুলি আমাৰ সংবাদদাতাই জনাইছে। আজি পৰম্পৰাগত ৰীতি নীতিৰে ভক্তসকলে কপিলী নৈ, বৰপানী নৈৰ ঘাটত অস্থায়ীভাৱে সজা দেৱীৰ বেদীত ভোগ নৈবদ্য অৰ্পণ কৰি আশীষ বিচাৰিব। এই পূজাৰ সময়ছোৱাত যাতে কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগে যাৱতীয় প্ৰস্তুতি গ্ৰহণ কৰিছে। ছট পূজা উপলক্ষে গুৱাহাটীৰ আৰক্ষী উপ আয়ুক্ত কাৰ্যালয়ে আজি আৰু কাইলৈ মহানগৰীখনত যান বাহন চলাচলৰ ক্ষেত্ৰত কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি গুৱাহাটী মহানগৰীত এই সময়ছোৱাত সামগ্ৰী পৰিবাহী গধুৰ বাণিজ্যিক বাহন আৰু অন্য গধুৰ বাহন প্ৰৱেশত বাধা আৰোপ কৰা হৈছে। অৱশ্যে মাছখোৱা অঞ্চলত পূজাৰ সামগ্ৰী আৰু ভক্তসকলক কঢ়িয়াই নিয়া বাহনসমূহ চলাচলত অনুমতি দিয়া হ'ব। প্ৰায় 3 দশকৰ পাছত আগৰতলা আৰু শিলচৰৰ মাজত কাইলৈ পুনৰ বিমান সেৱা আৰম্ভ হ'ব। কালি সন্ধিয়া আগৰতলা আৰু পশ্চিমবংগৰ বাগডোগ্ৰাৰ মাজত পোনপটীয়া বিমান সেৱা আৰম্ভ হয়। ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ আগৰতলাৰ সহকাৰী মহাপ্ৰবন্ধক এছ হাউকিপ জেম্পুৱে কয় যে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে আগৰতলাৰ মহাৰজা বীৰ বিক্ৰম বিমানবন্দৰৰ পৰা কালি সন্ধিয়া বাগডোগ্ৰালৈ বিমান সেৱা আৰম্ভ কৰে। তেওঁ লগতে কাইলৈৰ পৰা সপ্তাহত দুবাৰকৈ মঙলবাৰ আৰু শুকুৰবাৰে আগৰতলা আৰু শিলচৰৰ মাজত বিমান চলিব বুলি প্ৰকাশ কৰে। প্ৰায় 30 বছৰৰ পাছত উত্তৰ পূৰ্বাঞ্চলৰ এই চহৰ দুখনৰ মাজত ইণ্ডিগোৱে বিমান সেৱা আৰম্ভ কৰিব। ইয়াৰ ফলত দেশৰ 10খন স্থানৰ সৈতে আগৰতলাৰ পোনপটীয়া বিমান যোগাযোগ গঢ়ি উঠিব। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই কালি নাজিৰাৰ নাহৰগুৰি হাবিগাঁও খেলপথাৰত ডেনচি, দৈখনা আৰু নামদাং নৈৰ খনন আঁচনিৰ শুভাৰম্ভ কৰে। ৰাজ্যিক স্ব অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ 8 কোটি টকাৰে জলসম্পদ বিভাগে এই খনন কাৰ্য সম্পন্ন কৰিবলৈ লৈছে। জলসম্পদ মন্ত্ৰীগৰাকীয়ে খনন কাৰ্যৰ শুভাৰম্ভ কৰি কয় যে এই এলেকাত কাষৰীয়া পাহাৰৰ পৰা বোকামাটি খহি অহাৰ ফলত নৈকেইখনত পানীৰ বহন ক্ষমতা হ্ৰাস পাইছিল আৰু খেতিপথাৰত পলস পৰিছিল। সেয়েহে নৈকেইখন খনন কৰি পানীৰ চলাচল পূৰ্বৰ দৰে কৰি তোলাৰ লগতে কৃষিকাৰ্য সুচল কৰাৰ বাবে এই পদক্ষেপ লোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ইয়াৰ ফলত নাজিৰাৰ গেলেকী, নপুখুৰী, পিয়লি ফুকন আৰু ৰাজাপেটা গাঁও পঞ্চায়তৰ 20খনৰো অধিক গাঁৱৰ ৰাইজে সন্মুখীন অহা বানৰ সমস্যা সমাধান হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। তেওঁ লগতে দিখৌনৰ 30 কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণৰো প্ৰতিশ্ৰুতি দিয়ে।
এই অঞ্চলৰ যথেষ্ট ৰাইজে মোক এটা তেখেতলোকৰ বহুদিনীয়া সমস্যাৰ কথা কৈছিলে। এই গেলেকী অঞ্চলত দৈখনা, ডেনচি আৰু বৰহোলা নামৰ 3খন নদী আছিলে। এতিয়া প্ৰায় নদীকেইখন নাই, নদীকেইখন বাম হৈ গ'ল আৰু পাহাৰৰ পৰা এতিয়া পানী জেনিয়ে তেনিয়ে নামি গুচি আহে। গতিকে ইয়াৰ ফলত প্ৰায় 17.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই অঞ্চলটোত মানুহে খেতি কৰিব নোৱাৰে। মানুহৰ যথেষ্ট কষ্ট আছিলে আৰু মানুহে এই অঞ্চলৰ ৰাইজে মোক আহ্বান জনাইছিলে যাতে এই নদীকেইখন আমি খনন কৰোঁ। মই তেখেতলোকক প্ৰতিশ্ৰুতি দিছিলোঁ যে পৰৱৰ্তী সময়ত এই নদীকেইখন খনন কৰিবলৈকে আমি চেষ্টা কৰিম। আজি মই আৰু পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই, আমাৰ ময়ূৰ বৰগোহাঁই ডাঙৰীয়াৰ উপস্থিতিত এই কামখিনি শুভাৰম্ভণি কৰিবলৈ পাই অত্যন্ত সুখী হৈছোঁ।
মণিপুৰত সুৰক্ষা বাহিনীয়ে কালি বিভিন্ন জিলাৰ পৰা নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনৰ 6জন সদস্যক আটক কৰাৰ লগতে ভালেসংখ্যক অস্ত্ৰ শস্ত্ৰ আৰু গুলী বাৰুদ জব্দ কৰে। এগৰাকী আৰক্ষী বিষয়াই জনোৱা মতে কাকচিং, পশ্চিম ইম্ফল আৰু থৌবাল জিলাৰ পৰা আটক কৰা উগ্ৰপন্থীকেইজন কাংলেই পাক কমিউনিষ্ট পাৰ্টী, পিপুলছ ৰিভলিউচনাৰী পাৰ্টী আৰু কাংলেই পাক আৰু পিপুলছ লিবাৰেচন আৰ্মীৰ সদস্য। চৰকাৰী কৰ্মচাৰী, ঠিকাদাৰ আৰু অন্যান্য লোকক দাবী ধমকি আৰু জোৰ জুলুমকৈ চান্দা উঠোৱা আদিকে ধৰি বিভিন্ন অপৰাধমূলক কামত এই সদস্যকেইজন জড়িত বুলি আৰক্ষী বিষয়াগৰাকীয়ে প্ৰকাশ কৰে। উগ্ৰপন্থী সদস্যকেইজনৰ পৰা কেইবাখনো আধাৰ কাৰ্ড, বহু আপত্তিজনক নথিপত্ৰ, এখন বাহন আৰু কেইবাটাও মোবাইল ফোন জব্দ কৰা হয়। ডিব্ৰুগড় মিলনজ্যোতি সংঘৰ সৌজন্যত অহা 12-22 ডিচেম্বৰলৈ চতুৰ্দশ ডিব্ৰুগড় গ্ৰন্থমেলাৰ হৰিশ্চন্দ্ৰ বাক্সী সোঁৱৰণী প্ৰাইজমানী কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড়ৰ প্ৰথমগৰাকী অধিবক্তা তথা ইংৰাজী বিষয়ৰ শিক্ষক হৰিশ্চন্দ্ৰ বাক্সীৰ সোঁৱৰণত হ'বলগীয়া কুইজ প্ৰতিযোগিতাখনৰ বাবে বয়সৰ কোনো সীমা নিৰ্ধাৰণ কৰা হোৱা নাই। সকলোৱে এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব পাৰিব। প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ হিচাপে 5,000 টকা, দ্বিতীয় পুৰস্কাৰ হিচাপে 3,000 টকা আৰু তৃতীয় পুৰস্কাৰ 2,000 টকা প্ৰদান কৰা হ'ব। হৰিশ্চন্দ্ৰ বাক্সীৰ পৰিয়াল আৰু গ্ৰন্থমেলা আয়োজক সমিতিৰ ফালৰ পৰা সকলোকে এই কুইজ প্ৰতিযোগিতাখনত যোগদান কৰিবলৈ আহ্বান জনোৱা হৈছে। ধেমাজি জিলাৰ সীমান্তৱৰ্তী জোনাই সমজিলাত কালি নৈত গা ধুবলৈ গৈ এগৰাকী মহিলা আৰু এটি শিশুৰ কৰুণ মৃত্যু হয়। জোনাই সমজিলাৰ 2 নম্বৰ তৰাজানত এখন নৈত ৰঞ্জুদেৱী সিংহ নামৰ মহিলাগৰাকীয়ে নিজৰ 3 বছৰীয়া নাতিনীক লৈ গা ধুই থকা অৱস্থাত গভীৰ পানীত পৰি তেওঁলোকৰ মৃত্যু হয়। পাছত স্থানীয় ৰাইজ আৰু SDRF বাহিনীৰ জোৱানে দুয়োগৰাকীৰে মৃতদেহ উদ্ধাৰ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, FM বেণ্ডৰ 101.6 মেগাহাৰ্জৰ লগতে ফেচবুক পেজ AIR নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙতো শুনিছে। এই বাতৰি আমাৰ ইউটিউব চেনেল আৰু নিউজন AIR এপতো শুনিব পাৰে। শ্ৰোতাসকলে শেহতীয়া বা বাতৰিৰ বাবে এক চেণ্ডেলত AIR নিউজ GHY আৰু ইনষ্টাগ্ৰামত AIR নিউজ _ গুৱাহাটী ফ'ল' কৰিব পাৰে। ৰূপজ্যোতি বৰুৱাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহৰ বাতৰিৰ চকু ফুৰাও।
আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে আছিয়ান শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাৰ্চুৱেল সম্বোধন, জুবিন গাৰ্গৰ শেষৰখন চলচ্চিত্ৰ ৰৈ ৰৈ বিনালেৰ অগ্ৰিম টিকট বুকিং, 2026 চনৰ অগপ বিজেপিৰ মিত্ৰতা আদি বিভিন্ন বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। দি আছাম ট্ৰিবিউন কাকতখনে অসম, অৰুণাচল প্ৰদেশ, NSPC আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত হোৱা চুক্তি অনুসৰি সোৱণশিৰি নদী সমন্বিত জলাধাৰ প্ৰাধিকৰণ গঠন নকৰাকৈ 2,000 মেগাৱাট শক্তিৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প পৰীক্ষামূলক উৎপাদন আৰম্ভ কৰা বুলি এটা আছুতীয়া বাতৰিক প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতখনত অহা 31 অক্টোবৰত মুক্তি পাবলগীয়া জুবিন গাৰ্গৰ শেষৰখন বোলছবি ৰৈ ৰৈ বিনালেৰ অগ্ৰিম বুকিঙৰ অভিলেখ সন্দৰ্ভত এটা বাতৰি মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰা হৈছে। দৈনিক জনমভূমি কাকতখনে আছিয়ান সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ ওপৰত 21 শতিকা আমাৰ শতিকা শীৰ্ষক এটা বাতৰি প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। 2026 চনৰ বিধানসভা নিৰ্বাচনত আঞ্চলিক দল অসম গণ পৰিষদৰ বিজেপিৰ সৈতে থকা মিত্ৰতাৰ ক্ষেত্ৰত 26-ত অগপ বিজেপিৰ মিত্ৰতাত নিমিলা অংক শিৰোনামেৰে এটা বাতৰিক অসমীয়া প্ৰতিদিন কাকতখনে প্ৰথম পৃষ্ঠাত স্থান দিছে। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ পৰিসংখ্যাৰ ভিত্তিত নিয়মীয়া বাৰ্তা কাকতখনে এজনো শিক্ষাৰ্থী নথকা 8,000 স্কুলত আছে 10,000 শিক্ষক শিৰোনামেৰে এটা বাতৰি প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। আন্তঃগাঁথনি উন্নয়নৰ ধন ব্যয় কৰিবলৈ সমৰ্থ নোহোৱাৰ বাবে ৰাজ্য চৰকাৰক উত্তৰ পূব উন্নয়ন মন্ত্ৰালয়ে সকিয়নি দিয়াৰ বাতৰিটো দৈনিক অগ্ৰদূত কাকতখনে উন্নয়ন পুঁজি ব্যয়ত চূড়ান্ত ব্যৰ্থ দিছপুৰ শীৰ্ষক বাতৰিটো প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ ৰূপজ্যোতি। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ পুৱাৰ ভাগত কুঁৱলী আৰু পৰৱৰ্তী সময়ত ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 22 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। নাৰী শিক্ষাৰ ক্ষেত্ৰত যুগান্তকাৰী পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অধীনত আজি ছাত্ৰীসকলৰ মাজত চেক বিতৰণ। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত ন্যায়িক আয়োগৰ তদন্ত, অহা 3 নৱেম্বৰৰ পৰা ঘটনা সন্দৰ্ভত যিকোনো তথ্য সম্বলিত শপতনামা দাখিলৰ ব্যৱস্থা আৰু মণিপুৰত নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনৰ 6 জন সদস্যক আটক। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 11 বজাত। Thank you.